চব কথা বাদ, সি এটা এটা সাধাৰণ দেৱীত কৰিব নোৱাৰে। সি নিজকে শিৱ বুলি কয়, পৰম পিতা শিৱ বুলি কয় নিজকে। চালা, জান শিৱ শব্দৰ অৰ্থ কি হয়? শিৱ শব্দৰ অৰ্থ জ্ঞান হয়, জান? হা মূৰ্খ, তই নিজকে কি কোনটো এংগেলৰ পৰা শিৱ দেখ? হা, লাজ নাপাওঁ এনেকে ক'বলে। চালা, তই এটা পাগল ৰে। আৰু নিজে নিজে এটা নম্বৰৰ পৰা আনটা নম্বৰলৈ ফোন লগাই ভইচ ৰেকৰ্ডিংটো অন কৰি এই যে নিজেই তো চিঞৰ বাখৰ কৰি থাক, থৰি না তই ছানিলিয়নীক ফোন কৰিছ অসভ্য, আৰু কৰিলি যেনিবা পগলা পগলি মাইকী মানুহৰ লগত। আৰে তই মানিছ, তই মদ খাৱ, কিবা খাৱ, গৰু খাৱ, গাহৰি খাৱ, ময়ো খাওঁ, কিন্তু তাৰ মিনিং এইটো নহয় ন যে তই কাৰোবাৰ ফোন কৰি ৰাতি খান চিঞৰ বাখৰ কৰিবি। অৱশ্যে তই ফোনটো নিজলৈহে কৰ, তোৰ দম আছে কাৰোবাক ফোন কৰি এনেকৈ চিঞৰিবলৈ? অলৰেডি তোক সোমাই থৈ দিলে হয় লকাপৰ ভিতৰত। সি নে একেবাৰে বৰ পিছটো, তোক যদি ক'ৰবাত যদি পাওঁ নহয় একো নকওঁ, নামাৰিমো নকৰিমো দৌৰাই লৈ ফুৰিম বলিয়া বুঢ়া।